ألم تر إلى الذين أوتوا نصيبا من الكتاب يؤمنون بالجبت والطاغوت ويقولون للذين كفروا هؤلاء أهدى من الذين آمنوا سبيلا.
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল সিহঁতে জিপ্ত আৰু তাগুতক অৰ্থাৎ চৈতান শিৰ্ক যাদু আৰু বাতিল উপাস্যক বিশ্বাস কৰে লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয় এওঁলোকে মুমিনসকলতকৈ অধিক সঠিক পথ প্ৰাপ্ত